চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেদি। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে। অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু? অনুষ্ঠান শুনি আপুনি আপোনাৰ ব্যক্তিগত জীৱনত কিবা প্ৰকাৰে উপকৃত হৈছেনে বাৰু? অনুগ্ৰহ কৰি আমাক চিঠি লিখি জনাবচোন। এই অনুষ্ঠান সম্বন্ধে যদি আপোনাৰ কিবা মতামত, দিহা পৰামৰ্শ, গঠনমূলক সমালোচনা আদি আগবঢ়াবলগীয়া থাকে, তেনেহ'লে নিঃসংকোচে আমালৈ লিখিব পাৰে। অনুষ্ঠান যোগে প্ৰচাৰ কৰা কোনো কথা বুজিবলগীয়া থাকিলেও আমালৈ লিখক। যীশুখ্ৰীষ্ট তথা খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে অধিককৈ জানিব খুজিলেও লিখক। আমি আমাৰ সাধ্য অনুসাৰে আপোনাৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চিঠি লিখিবৰ সময়ত কেৱল নিজৰ নাম, ঠিকনা আদি স্পষ্টকৈ লিখিবলৈ যেন নাপাহৰে। আমাৰ ঠিকনা
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আমি প্ৰাৰ্থনাৰে আজিৰ এই অধ্যয়ন আৰম্ভ কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে বিয়পি পৰক। তুমি গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা ঈশ্বৰ। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী, সৰ্বশক্তিমান ঈশ্বৰ। তোমাৰ আগত আমি নগণ্য ধূলিকণা মাত্ৰ। তথাপি প্ৰভু, তুমি যে আমাক ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক প্ৰেম কৰাৰ প্ৰমাণ দি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠালা, যাতে তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰিব পাৰোঁ। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। আহা প্ৰভু, আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা। আমাৰ প্ৰতিজনৰ প্ৰয়োজন অনুসাৰে তুমি বিশেষভাৱে কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱনত উপচি পৰাকৈ আশীৰ্বাদ কৰা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত অৰ্পণ কৰিলোঁ, আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 5 অধ্যায়ৰ শেষৰ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিম। আমি পাই আহিছোঁ যে জখৰীয়া ভাৱবাদীয়ে একেৰাতিয়েই 10টা দৰ্শন দেখিছিল। এতিয়া আমি জখৰীয়া ভাৱবাদীয়ে দেখা শেষ দৰ্শনটোৰ কথা পঢ়িবলৈ পাম। জখৰীয়া ভাৱবাদীয়ে দেখা দৰ্শনকেইটা আমি আকৌ এবাৰ মনত পেলাই ল'ব খুজিছোঁ। তেওঁ দেখা প্ৰথমটো দৰ্শন আছিল মেণ্ডিগছৰ মাজত থিয় হৈ থকা অশ্বাৰোহী পুৰুষজন। দ্বিতীয়টো আছিল 4টা শিং। তৃতীয়টো আছিল 4জন শিল্পকৰ। চতুৰ্থটো আছিল হাতত পৰিমাণ জৰি লৈ থকা পুৰুষজনৰ দৰ্শন। পঞ্চমটো আছিল যিহুচুৱা আৰু ছয়তান। ষষ্ঠটো আছিল এটি গজালি আৰু 7টা চকু থকা শিলটো। সপ্তমটো আছিল সোণৰ দীপাধাৰ আৰু 2ডাল জিতগছ। অষ্টমটো আছিল উৰি ফুৰা পুথিখন আৰু 9ম দৰ্শনটো আছিল ঐফা পাত্ৰ আৰু তাত বহি থকা তিৰোতাগৰাকী। আৰু এতিয়া আমি পাম 10 নম্বৰ দৰ্শনটো। এই দৰ্শনটো হৈছে 4খন ৰথৰ দৰ্শন। বাৰু এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? পাঠ কৰি দিছোঁ জখৰীয়া 6 নম্বৰ অধ্যায় 1ম পদ। পুনৰাই মই চকু তুলি চাই দেখিলোঁ 2 পৰ্বতৰ মাজৰ পৰা 4খন ৰথ ওলাই আহিল, সেই পৰ্বত পিতলৰ পৰ্বত। পুনৰাই মই চকু তুলি চাই দেখিলোঁ। এই কথাটো আমি বাৰে বাৰে কৈ আহিছোঁ যে জখৰীয়া ভাৱবাদীয়ে সম্পূৰ্ণ সজাগ অৱস্থাত এই দৰ্শনকেইটা চকুৰে দেখিছিল। তেওঁ টোপনি গৈ থকা নাছিল, তেওঁ কোনো সপোন দেখা নাছিল, তেওঁ সজাগ অৱস্থাত চকুৰে এই দৰ্শনকেইটা দেখিছিল। 2 পৰ্বত, সেই পৰ্বত পিতলৰ পৰ্বত। সৰহসংখ্যক পণ্ডিতে এই মত ব্যক্ত কৰে যে এই পৰ্বত দুখন হৈছে চিনয় পৰ্বত আৰু জৈতুন পৰ্বত। গতিকে এই 2 পৰ্বতৰ মাজৰ ঠাই মানে কিদ্ৰুণ উপত্যকা। গতিকে সেই 4খন ৰথ ওলোৱা ঠাইখিনি কিদ্ৰুণ উপত্যকা বুলি আমি ধৰিব পাৰোঁ। 4খন ৰথ ওলাই আহিল। এই কথাটো আমি কল্পনা কৰি ল'ব পাৰোঁ যে সেই ৰথকেইখন চলাই আনিছিল কেইটামান ঘোঁৰাই আৰু ৰথকেইখন নিয়ন্ত্ৰণ কৰিছিল একো একোজন পুৰুষে। আমি পঢ়ি গ'লে এই কথাটো সত্য বুলি বুজি পাওঁ। এই 4খন ৰথে দানিয়েল ভাৱবাদীয়ে তেওঁৰ দৰ্শনত দেখা বিশ্বব্যাপী সাম্ৰাজ্যকেইখনক প্ৰতিনিধিত্ব কৰা বুলি ব্যাখ্যা কৰিব পাৰি। সেই সাম্ৰাজ্য 4খন আছিল পৰজাতীয় লোকসকলৰ সাম্ৰাজ্য, আৰু গোটেইকেইখন সাম্ৰাজ্যৰেই সুধ বিচাৰ ঈশ্বৰে কৰিছে। দানিয়েল ভাৱবাদীৰ দৰ্শনৰ সেই ভাগটো আখৰে আখৰে ইতিমধ্যেই ফলিয়াইছে। সেই ৰথ 4খনে সেই কথাটো বুজাব পাৰে। কিন্তু পাচনি জোহনে দেখা দৰ্শনৰ সৈতে এই ৰথকেইখন মিলাবলৈহে আমি বেছি ভাল পাওঁ, যি কথা ভৱিষ্যতে ঘটিবলগীয়া আছে। প্ৰকাশিত বাক্য 6 নম্বৰ অধ্যায়ৰ আৰম্ভণিতে আমি পাওঁ জোহনে দেখা মহাক্লেশৰ দৰ্শনৰ কথা। তাত আমি পাওঁ 4জন অশ্বাৰোহীৰ কথা, আৰু সেই 4জন অশ্বাৰোহী আৰু জখৰীয়া ভাৱবাদীয়ে দেখা 4খন ৰথৰ মাজত বিশেষ মন কৰিবলগীয়া সাদৃশ্য আমি দেখা পাওঁ। আমি 5 নম্বৰ অধ্যায়ত ইতিমধ্যে যিখিনি কথা পালোঁ তাত ইছৰাইল জাতিৰ ওপৰত ঈশ্বৰে চলোৱা বিশেষ সুধ বিচাৰ সম্বন্ধীয় দৰ্শন পালোঁ। কিন্তু এই 6 নম্বৰ অধ্যায়ত আমি পাওঁ ঈশ্বৰৰ লোকসকলৰ ওপৰত দমন নিপীড়ন চলোৱা পৰজাতীয় লোকসমূহৰ ওপৰত ঈশ্বৰে চলাবলগীয়া সুধ বিচাৰৰ কথা। ইয়াত অতীতত ঈশ্বৰে চলোৱা বিচাৰৰ কথাও আছে আৰু ভৱিষ্যতে মহাক্লেশৰ সময়ছোৱাত ঈশ্বৰে চলাবলগীয়া সুধ বিচাৰৰ কথাও আছে। সেই পৰ্বত পিতলৰ পৰ্বত। এই পৰ্বতকেইখন আছিল পিতলৰ। সেই সময়ত পিতল বা ব্ৰঞ্জ ধাতুৰ বিষয়ে লোকসমূহে জানিছিল। আমি মানৱ ইতিহাসৰ প্ৰাচীন দিনবোৰলৈ উভতি চালে দেখিবলৈ পাওঁ যে প্ৰাচীন কালতেই এনেকুৱা বিশেষ শংকৰ ধাতুৰ বিষয়ে মানুহে জানিছিল। পুৰণি নিয়মত এই ব্ৰঞ্জ ধাতুৱে আচলতে সুদবিচাৰ বা দণ্ড বুজাইছিল। ঈশ্বৰৰ নিয়ম তম্বুত পাপৰ বিচাৰ কৰোঁতে ব্যৱহাৰ হোৱা সঁজুলি দুবিধৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা ধাতুৰ ভিতৰত এই পিতলো এবিধ ধাতু আছিল। যিহেতু এই দৰ্শনটোত দেখা পৰ্বত দুটা আছিল পিতলৰ, গতিকে এই পৰ্বত দুটাই ঈশ্বৰৰ ক্ৰোধ, দণ্ড আৰু সুদ বিচাৰক বুজায়। ঈশ্বৰৰ পৰা ক্ৰোধ, অভিশাপ, দণ্ড নামি আহিব এই কিদ্ৰোণ উপত্যকাৰ পৰা। চাৰিটা দণ্ড হ'ব আৰু সেই চাৰিটা দণ্ড বা শাস্তিক এই চাৰিখন ৰথৰ দ্বাৰা বুজোৱা হৈছে। এতিয়া আমি দুই আৰু তিনি নম্বৰ পদ দুটা পঢ়ি দিব খুজিছো। প্ৰথম ৰথত ৰঙা ঘোঁৰা, দ্বিতীয়খনত ক'লা ঘোঁৰা, তৃতীয়খনত বগা ঘোঁৰা আৰু চতুৰ্থখনত বলি ফুটুকা ঘোঁৰা। এই ঘোঁৰাবোৰৰ ৰংকেইটা বিশেষভাৱে মন কৰিবলগীয়া। প্ৰকাশিত বাক্যৰ ছয় নম্বৰ অধ্যায়ত শেষকালত ঘটিবলগীয়া ঘটনা বুজাবলৈ যি চাৰিটা অশ্বাৰোহীৰ দৰ্শন দিয়া হৈছে তাৰ ঘোঁৰাকেইটাৰ ৰঙৰ সৈতে এই ৰংকেইটা একেই। জোহনে চাৰিজন অশ্বাৰোহী দেখিছিল আৰু জখৰিয়াই চাৰিখন ৰথ দেখিছিল। এই দুয়োটা দৰ্শনৰ মাজত নিশ্চয় সাদৃশ্য আছে আৰু দুয়োটা দৰ্শনে একে ঘটনাৰ কথাকে বুজায় বুলি আমি ক'ব পাৰোঁ। জোহনৰ দৰ্শনৰ সেই ৰঙা ঘোঁৰাই বুজায় যুদ্ধ বিগ্ৰহ, ক'লা ঘোঁৰাই বুজায় আকাল দুৰ্ভিক্ষ, আৰু পাণ্ডুবৰণীয়া ঘোঁৰাই বুজায় মৃত্যু, আৰু এই সকলোবোৰে বুজায় সৰ্বশক্তিমান ঈশ্বৰৰ পৰা নামি অহা দণ্ড অভিশাপৰ কথা। এতিয়া প্ৰশ্ন হৈছে, জোহনে দেখা বগা ঘোঁৰাটোৱে বাৰু কি বুজায়? ইয়াত জখৰিয়াই দেখা দৰ্শনটোত বগা ঘোঁৰাও আছে। এই বগা ঘোঁৰাই খুব সম্ভৱ জয়লাভ কৰা বুজায়। জোহনৰ দৰ্শনত বগা ঘোঁৰাৰ পাছতেই ৰঙা ঘোঁৰা আছে, যুদ্ধৰ ঘোঁৰা। গতিকে প্ৰথমজন অশ্বাৰোহীয়ে খুব সম্ভৱ খ্ৰীষ্টাৰীক বুজায়, আৰু এই খ্ৰীষ্টাৰীয়ে সাময়িকভাৱে পৃথিৱীত শান্তি আনিব, কাৰণ তাৰ পাছতেই আছে ৰঙা ঘোঁৰা, যুদ্ধৰ ঘোঁৰা। অৰ্থাৎ সেই সাময়িক শান্তিৰ পাছত পৃথিৱীত আকৌ যুদ্ধ বিগ্ৰহ হ'ব। প্ৰিয় শ্ৰোতা, আমি আচলতে এতিয়াও প্ৰকৃত বিশ্বযুদ্ধ দেখাই নাই, কিন্তু সেই শেষকালত ভয়ংকৰ যুদ্ধই পৃথিৱী চানি ধৰিব, কাৰণ মানুহৰ অন্তৰত যেতিয়ালৈকে পাপ থাকে তেতিয়ালৈকে মানুহে যুদ্ধ বিগ্ৰহ কৰিবই। সেই ৰঙা ঘোঁৰাত উঠা লোকজনে গোটেই পৃথিৱী টহল দিব, অৰ্থাৎ পৃথিৱীত মহাপয়মাল ঘটিব। সেই মহাক্লেশৰ সময়ত পৃথিৱীত থকাটো মানুহৰ বাবে ভয়ানক অভিশাপৰ কথা হ'ব। মানুহৰ অৱস্থা দুখে কোলাই পাচিয়ে নধৰা যেন হ'ব। জখৰিয়া ভাৱবাদীৰ দৰ্শনৰ সেই বলি ফুটুকা ঘোঁৰাই জোহনে দেখা দৰ্শনৰ পাণ্ডুবৰণীয়া ঘোঁৰাৰ লগত মিলে বুলি আমি ক'ব পাৰোঁ। জখৰিয়াই দেখা এই দহ নম্বৰ দৰ্শনটো আচলতে সেই সময়ৰ ইছৰাইলীয়া লোকসকলক বিশেষভাৱে উদগাবৰ কাৰণে দিয়া হৈছিল, কাৰণ ঈশ্বৰে নিজে বাছি লোৱা ইছৰাইলীয়া লোকক যেনেদৰে দণ্ড বিহিব তেনেকৈ তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা পৰজাতীয় লোকবিলাককো দণ্ড বিহিব বুলি ঈশ্বৰে জনাই দিছিল। এতিয়া চাৰি আৰু পাঁচ নম্বৰ পদ দুটা পঢ়ি দিছো। তেতিয়া মোৰে সৈতে কথা হোৱা দুজনক মই সুধিলো, হে মোৰ প্ৰভু, এইবোৰ কি? তাতে দুজনে উত্তৰ দি মোক ক'লে, এইবোৰ গোটেই পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকাৰ পৰা ওলাই অহা আকাশৰ চাৰি বায়ু। জখৰিয়াই সুধিলে, এইবোৰ কি? তেতিয়া দুজনে কথাবোৰ বুজাই দিলে, আকাশৰ চাৰি বায়ু। আচলতে এই চাৰি বায়ু মানে স্বৰ্গদূত, অৰ্থাৎ সেই চাৰিখন ৰথে স্বৰ্গদূত ঐশ্বৰিক শক্তিক বুজায়। এই স্বৰ্গদূতসকল ঈশ্বৰৰ সন্মুখত থাকে, তেওঁৰ মাত শুনে আৰু তেওঁৰ ইচ্ছা পালন কৰিবলৈ সম্পূৰ্ণ বাধ্যতাৰে ওলাই যায়, তীব্ৰ বেগী বায়ুৰ নিচিনাকৈ তেওঁৰ হকে কাম কৰিবলৈ। আমি বাইবেলৰ পৰা অলপমান পাঠ কৰি দিব খুজিছোঁ। গীতমালা 103:20-21 পদত আমি এনেদৰে পাওঁ, হে যীহোৱাৰ দূতবিলাক, তেওঁৰ ধন্যবাদ কৰা, তেওঁৰ বাক্যলৈ কাণ পাতি তেওঁৰ বাক্য সিদ্ধ কৰোঁতা, হে পৰাক্ৰমী বীৰবিলাক, তেওঁৰ ধন্যবাদ কৰা, হে যীহোৱাৰ বাহিনীসমূহ, যীহোৱাৰ ধন্যবাদ কৰা, হে যীহোৱাৰ ইচ্ছা পূৰ কৰোঁতা, তেওঁৰ পৰিচাৰকবিলাক, তেওঁৰ ধন্যবাদ কৰা। আকৌ গীতমালা 104:4 পদত আমি পাওঁ, যিজনাই বতাহবোৰক নিজৰ দূত আৰু নিজৰ পৰিচাৰকবিলাকক অগ্নিশিখাস্বৰূপ কৰে, সেইজনা তুমিয়েই। অৰ্থাৎ আমি বুজি পাওঁ যে ঈশ্বৰৰ পৰা অহা বায়ু মানে ঈশ্বৰৰ দূত, স্বৰ্গদূত। গতিকে আমি এই কথা বুজি পাওঁ যে পৰজাতীয় লোকবিলাকৰ ওপৰলৈ ঈশ্বৰে যি দণ্ড অভিশাপ পঠিয়াব, সেই কাম সমাধা কৰাৰ দায়িত্বত থাকিব স্বৰ্গদূতবিলাক। এতিয়া আমি 6:7 পদ দুটা পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, কলা ঘোঁৰাৰ ৰথখন উত্তৰ দেশৰ ফাললৈ ওলাই গৈছে, বগাবোৰ সিহঁতৰ পাছত গৈছে, ফুটুকাবোৰ দক্ষিণ দেশলৈ গৈছে, আৰু বলিবোৰে ওলাই গৈ পৃথিৱীত ইফালে সিফালে ফুৰিবৰ নিমিত্তে অনুমতি খুজিলে। তাতে তেওঁ ক'লে, যোৱা পৃথিৱীত ইফালে সিফালে ফুৰাগৈ। তেতিয়া সেইবোৰে পৃথিৱীত ইফালে সিফালে ফুৰিলে। কলা ঘোঁৰা আৰু বগা ঘোঁৰাৰ ৰথ দুখন যাব উত্তৰৰ দেশলৈ, আৰু ফুটুকা আৰু বলিবোৰ দক্ষিণৰ দেশলৈ। এতিয়া আমি 8 পদটো পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, পাছে তেওঁ মোক মাতি ক'লে, চোৱা উত্তৰ দেশৰ ফালে ওলাই যোৱাবোৰে উত্তৰ দেশত মোৰ ক্ৰোধ মাৰ নিয়ালে। ইয়াতে আমি এই কথাটো মন কৰা উচিত যে কোনোখন ৰথেই পশ্চিম দিশলৈ যোৱা নাই, কাৰণ পশ্চিমে আছে ভূমধ্য সাগৰ, আৰু এই ঘোঁৰাবোৰৰ কোনোটো ঘোঁৰাই পানীত যোৱা ঘোঁৰা নহয়। আকৌ পূব দিশলৈও কোনো ঘোঁৰা যোৱা নাই, কাৰণ তেওঁলোকৰ পূব দিশে আছিল বিশাল আৰবীয় মৰুভূমি। তেওঁলোকৰ উত্তৰ আৰু দক্ষিণ দিশেহে ঘোঁৰাবোৰ গৈছে। আচলতে ইছৰাইল দেশলৈ যাবলৈ হ'লে উত্তৰ আৰু দক্ষিণ দিশৰ পৰাহে যাব লগা হয়। গতিকে ইয়াত উত্তৰ আৰু দক্ষিণ দিশে ঘোঁৰাবোৰ ওলাই যোৱা বুলি কওঁতে আচলতে এই কথাটোহে বুজোৱা হৈছে যে ঘোঁৰাবোৰ ইছৰাইল দেশৰ পৰা ওলাই পৃথিৱীৰ সকলো পিনলৈ গৈছে। ইয়াত এই কথা কোৱা হৈছে যে কলা আৰু বগা ঘোঁৰাবোৰ উত্তৰৰ দিশলৈ গৈছিল। এই কথাটোৰ পৰা আমি বুজি পাওঁ যে মহাক্লেশৰ সময়ৰ সেই সুদবিচাৰৰ আৰম্ভণি হ'ব উত্তৰৰ দেশৰ যোগেদি। এই উত্তৰৰ দেশখন আহি ইছৰাইলক আক্ৰমণ কৰিবহি, গতিকে প্ৰথম শাস্তি পৰিব এই উত্তৰৰ দেশখনৰ ওপৰত। বাইবেলত এই দেশক গগ আৰু মাগগ বুলি কোৱা হৈছে। সেই শাস্তি ইছৰাইল দেশৰ দক্ষিণৰ পিনেও যাব। অৱশ্যে ঘোঁৰাবোৰ চলাই নিয়া কথাটো ইয়াৰ মূল কথা নহয়। প্ৰকাশিত বাক্য পুস্তকত মহাক্লেশৰ সময়ত কি কি ঘটনা ঘটিব সেই কথাবোৰৰ ক্ৰম সুন্দৰভাৱে বৰ্ণোৱা আছে। এটা মহাক্লেশৰ পাছত আন এটা মহাক্লেশ, এটা ঘটনাৰ পাছত আন এটা ঘটনা, এনেদৰে পৃথিৱীত বিভিন্ন ঘটনা ঘটিব আৰু মহাক্লেশ হ'ব। প্ৰথমতে বগা ঘোঁৰাত উঠি যোৱা সেই খ্ৰীষ্টাৰীয়ে এটা বিশেষ ধৰণৰ বিজয় সাব্যস্ত কৰিব, আৰু তাৰ ফলস্বৰূপে পৃথিৱীত অস্থায়ীভাৱে এক ধৰণৰ ভুৱা শান্তি প্ৰতিষ্ঠা হ'ব। পৃথিৱীৰ মানুহবোৰে সঁচাকৈয়ে পৃথিৱীত চিৰদিনীয়া শান্তি, স্থায়ী শান্তি আহি যোৱা বুলি ভুল কৰিব আৰু স্বস্তিৰ নিশ্বাস পেলাব, আৰু সেই খ্ৰীষ্টাৰীক সকলোৱে প্ৰকৃত নেতা বুলি মানি ল'ব। কিন্তু সেই শান্তি বেছিদিন স্থায়ী নহ'ব। সেই শান্তি হ'ব খন্তেকীয়া শান্তি, কিন্তু মানুহবিলাকে সেই অস্থায়ী শান্তিকেই স্থায়ী শান্তি বুলি ভুল কৰিব। মানুহবিলাকে ভাবিব পৃথিৱীত 1000 বছৰীয়া শান্তিৰ ন্যায়ৰ শাসন প্ৰতিষ্ঠা হৈ যোৱা বুলি, আৰু সেই খ্ৰীষ্টাৰীকেই খ্ৰীষ্ট বুলিও ভুল কৰিব। মুঠতে সেই খ্ৰীষ্টাৰীয়ে মানুহক সম্পূৰ্ণৰূপে ভুল নিয়াব। কিন্তু সেই শান্তি খ্ৰীষ্টই এই পৃথিৱীত স্থাপন কৰিবলগীয়া এহেজাৰ বছৰীয়া শান্তি নহয়। প্ৰকৃততে সেয়া হ'ব পৃথিৱীত মহাক্লেশৰ আৰম্ভণিহে, কাৰণ সেই বগা ঘোঁৰাৰ পাছতেই আহিব ৰঙা ঘোঁৰা, অৰ্থাৎ যুদ্ধ বিগ্ৰহৰ ঘোঁৰা। অৰ্থাৎ গোটেই পৃথিৱীতে যুদ্ধ বিগ্ৰহৰ সূত্ৰপাত হ'ব, চাৰিওপিনে যুদ্ধ লাগিব, ভয়ানক ধ্বংসকাৰী যুদ্ধ। গোটেই পৃথিৱী সেই যুদ্ধৰ গ্ৰাসত পৰিব। সেই ৰঙা ঘোঁৰাৰ পাছত আহিব কলা ঘোঁৰা। সেই কলা ঘোঁৰাই বুজায় আকাল দুৰ্ভিক্ষ, অৰ্থাৎ যুদ্ধ বিগ্ৰহৰ পাছতেই পৃথিৱীত আকাল আৰু দুৰ্ভিক্ষ হ'ব। এই কথা আমি সকলোৱে জানো যে যুদ্ধ বিগ্ৰহৰ পাছত সাধাৰণতে আকাল আৰু দুৰ্ভিক্ষ হোৱাৰ সম্ভাৱনা থাকেই, লগতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ, মহামাৰী আদিও হোৱাৰ সম্ভাৱনা থাকে। আৰু যুদ্ধ বিগ্ৰহৰ সময়ত মানুহৰ মৃত্যু যুদ্ধৰ পৰাও হয়, আৰু যুদ্ধৰ পাছত হোৱা সেই আকাল বেমাৰ আজাৰ আদিৰ পৰাও মানুহৰ মৃত্যু হয়। মুঠতে যুদ্ধ বিগ্ৰহৰ পাছতো মৃত্যুৰ বিভীষিকা চলি থাকে। সেইবাবে আমি জখৰিয়াৰ এই দৰ্শনটোৰ নিচিনাকৈ জোহনে দেখা দৰ্শনত আন বৰণৰ ঘোঁৰা এটাৰ কথাও পাওঁ। চাৰি নম্বৰ ঘোঁৰাটোৱে বুজায় মৃত্যুক, সেই হেঁতা পাণ্ডুবৰণীয়া ঘোঁৰাটোৱে বুজায় মৃত্যুক। অৱশ্যে জোহনে দেখা দৰ্শনত চাৰিটা বেলেগ বেলেগ বৰণৰ ঘোঁৰা আৰু সেই ঘোঁৰাৰ পিঠিত একোজন অশ্বাৰোহীৰ কথা আমি পাওঁ। জখৰীয়া ভাৱবাদীয়ে দেখা দৰ্শনটোত আমি চাৰিখন ৰথৰ কথা পাওঁ, ঘোঁৰাই টনা ৰথ। কিন্তু এই দৰ্শনত ঘোঁৰাকেইটাৰ যি ৰঙৰ কথা কোৱা হৈছে, সেই ৰং জোহনে দেখা দৰ্শনৰ ঘোঁৰাকেইটাৰ ৰঙৰ সৈতে মিলিলেও ৰঙৰ ক্ৰমটো কিন্তু একে নহয়। অৰ্থাৎ যিটো ৰঙৰ ঘোঁৰাৰ পাছত আন এটা ৰঙৰ ঘোঁৰাৰ কথা জোহনৰ দৰ্শনত কোৱা হৈছে, ঠিক একেধৰণে জখৰীয়া ভাৱবাদীয়ে দেখা দৰ্শনত আমি নাপাওঁ। জোহনৰ দৰ্শনত আমি প্ৰথমতে পাওঁ বগা ঘোঁৰা, তাৰ পাছত ৰঙা ঘোঁৰা, তাৰ পাছত কলা ৰঙৰ ঘোঁৰা আৰু শেষত পাণ্ডুবৰণীয়া ঘোঁৰা। কিন্তু জখৰীয়া ভাৱবাদীয়ে দেখা দৰ্শনত প্ৰথমতে কলা ঘোঁৰাৰ ৰথ, তাৰ পাছত বগা ঘোঁৰাৰ ৰথৰ কথা কোৱা হৈছে। কিন্তু আমি এই কথাটো ইয়াত বুজি পাওঁ যে জখৰীয়া ভাৱবাদীয়ে দেখা দৰ্শনটোত ঘোঁৰাবোৰৰ ৰঙৰ ক্ৰমটো গুৰুত্বপূৰ্ণ নহয়, কাৰণ এই দৰ্শনটোৰ যোগেদি কিহৰ পাছত কি ঘটিব সেই কথাটো জনাব খোজা হোৱা নাই। কিন্তু এই কথাটোহে গুৰুত্ব দি ক'ব খোজা হৈছে যে ঈশ্বৰে পৃথিৱীৰ জাতিবোৰৰ বিচাৰ কৰিব, পাবলগীয়া শাস্তি দিব। সেই ৰথ চাৰিখনে সেই শাস্তিৰ কথাই বুজায়, আৰু এই সকলোবিলাক ঘটিব মহাক্লেশৰ সময়ছোৱাত। প্ৰভু যীশুৱে এই পৃথিৱীলৈ আকৌ আহিব তেওঁৰ এহেজাৰ বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ, আৰু ঠিক তাৰ আগে আগে পৃথিৱীত এই মহাক্লেশ ঘটিব। সেই মহাক্লেশৰ যোগেদি সেই সময়ত পৃথিৱীত থকা লোকসকলে ঈশ্বৰৰ দণ্ড ভোগ কৰিব, কোনো জাতি সাৰি নাযায়। কিন্তু পৃথিৱীত সেই মহাক্লেশৰ আৰম্ভণি ঘটাৰ আগে আগে প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি লৈ যাব, আৰু তাৰ পাছতহে পৃথিৱীত এই মহাক্লেশ ঘটিব। সেই মহাক্লেশ হ'ব জাতিসমূহলৈ অহা ঈশ্বৰৰ অভিশাপ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে এই সকলোবোৰ কথা আমাক জানিবলৈ সুবিধা কৰি দিছে যাতে আমি এতিয়াৰ পৰাই নিজকে সাজু কৰি ৰাখিব পাৰোঁ। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি সেই মহাক্লেশৰ পৰা হাত সাৰি স্বৰ্গত অনন্তকালৰ বাবে বাস কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰোঁ। সেই সুবিধা আপুনি গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
হৃদয় কিয় তুমি ইমান দুখী হোৱা, তোমাৰ মনত আনন্দ নাই যেন বিপদাগৰ আছে, অন্তৰত ভাবি নিচুৱা তোমাৰ ঈশ্বৰে কিমান মৰম করে, কিমান মৰম করে।
হৃদয় ইয় তুমি ইমান দুখী হুয়া তোমার মন আনন্দ নাই যেন বিপদা গরসে অন্তর ভাবি গুনি সুয়া তোমার ঈশ্বরে কিমান মরম করে
ইমান পরে আপনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671 ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671 আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আৰু তুমি তেওঁৰ সন্তান হবা, তোমাৰে হৃদয় ভাবিছোৱা, তোমাক ঈশ্বৰে কিমান মৰম কৰে।